মাৰ্ক অধ্যায় পোন্ধৰ। পাছে ৰাতিপুৱালতেই প্ৰধান পুৰোহিত, বৃদ্ধ আৰু অধ্যাপকসকলে সৈতে অৰ্থাৎ গোটেই মহাসভাই মন্ত্ৰণা কৰি যীচুক বান্ধি লৈ গৈ পিলাটৰ হাতত সোধাই দিলে। তেতিয়া পিলাতে তেওঁক সুধিলে,
তুমি যিহুদীবিলাকৰ ৰজানে?
তাতে তেওঁ উত্তৰ দি তেওঁক ক'লে,
তুমিয়েই কৈছা।
এনেতে প্ৰধান পুৰোহিতসকলে তেওঁক অনেক অপবাদ দিলে। তেতিয়া পিলাতে আকৌ তেওঁক সুধিলে,
তুমি একো উত্তৰ নিদিয়া নে? চোৱা, তেওঁবিলাকে তোমাৰ অহিতে কিমান অপবাদ দিছে।
কিন্তু যীশুৱে আৰু একো উত্তৰ নিদিয়াত পিলাতে বিস্ময় মানিলে। সেই পৰ্বৰ সময়ত মানুহবিলাকে যিকোনো বন্দীক খোজে, তেওঁ তাকে তেওঁবিলাকলৈ মুকলি কৰে। তেতিয়া যি ৰাজদ্ৰোহীবিলাকে ৰাজদ্ৰোহত নৰবোধ কৰিছিল, তেওঁবিলাকৰ লগত বন্ধ হোৱাৰ বাৰাব্বা নামেৰে এজন আছিল। তাতে তেওঁ নিজৰ দোষটোৰ মতে তেওঁবিলাকলৈ যেন কৰে, এই নিমিত্তে লোকসমূহে উঠি নিবেদন কৰিবলৈ ধৰিলে। তেতিয়া পিলাতে তেওঁবিলাকক উত্তৰ দি ক'লে,
যিহুদীবিলাকৰ ৰজাক তোমালোকলৈ যেন মুকলি কৰো, তোমালোকে এনে ইচ্ছা কৰা নে?
কিয়নো প্ৰধান পুৰোহিতসকলে অসূয়াৰে তেওঁক সোধাই দিছিল বুলি তেওঁ জানিবলৈ পাইছিল। কিন্তু তাতকৈ তেওঁ বাৰাব্বাক যেন মুকলি কৰে, এই আশয়েৰে প্ৰধান পুৰোহিতসকলে লোকসমূহক গুচটালে। পাছে পিলাতে আকৌ উত্তৰ দি তেওঁবিলাকক সুধিলে,
তেন্তে তোমালোকে যিজনক যিহুদীবিলাকৰ ৰজা বোলা, তেওঁক মই কি কৰিম?
তাতে তেওঁবিলাকে আকৌ আতাহ পাৰি ক'লে,
তাক ক্ৰুচত দিয়ক।
তেতিয়া পিলাতে তেওঁবিলাকক ক'লে,
কিয়? তেওঁ কি দোষ কৰিলে?
কিন্তু তেওঁবিলাকে অধিককৈ আতাহ পাৰি ক'লে,
তাক ক্ৰুচত দিয়ক।
তাতে পিলাতে লোকসমূহক সন্তুষ্ট কৰিবৰ মনেৰে তেওঁবিলাকলৈ বাৰাব্বাক মুকলি কৰিলে আৰু যীচুক চাবুকেৰে কোবোৱাই ক্ৰুচত দিবলৈ উঠাই দিলে। তেতিয়া সেনাবোৰে চোতাললৈ অৰ্থাৎ প্ৰিটৰিয়ামৰ ভিতৰলৈ তেওঁক লৈ গৈ গোটেই সৈন্যদলক মাতি গোটালে। পাছে তেওঁবিলাকে তেওঁক বেঙেনা বৰণীয়া কাপোৰ পিন্ধাই কাঁইটেৰে কিৰিটি সাজি তেওঁৰ মূৰত দি, এইবুলি তেওঁক নমস্কাৰ কৰিব ধৰিলে আৰু নলেৰে তেওঁৰ মূৰত কোবাই গাত ধুই পেলালে আৰু তেওঁৰ আগত আঁঠুৰৈ প্ৰণাম কৰিলে। এইদৰে তেওঁক বিদ্ৰোপ কৰিলত সেই বেঙেনা বৰণীয়া কাপোৰ গুচাই তেওঁৰ নিজৰ কাপোৰ পিন্ধাই তেওঁক ক্ৰুচত দিবলৈ বাহিৰলৈ লৈ গ'ল। তেতিয়া গাঁৱৰ পৰা বাটেদি অহা আলেকজাণ্ডাৰ আৰু ৰূপৰ বাপেক চিমোন নামেৰে এজন কুৰিনীয়া মানুহক তেওঁৰ ক্ৰুচ লৈ যাবলৈ তেওঁবিলাকে ধৰি নিলে। এইদৰে তেওঁবিলাকে গলকাঠা ঠাইলৈ অৰ্থাৎ মূৰৰ লাওখোলা ঠাইলৈ তেওঁক নি গন্ধৰেখেৰে মিহলি হোৱা দ্ৰাক্ষাৰস দিলে, কিন্তু তেওঁ তাক গ্ৰহণ নকৰিলে। পাছে তেওঁক ক্ৰুচত দি কোনে কি পাব তাৰ নিশ্চয় কৰিবলৈ তেওঁৰ কাপোৰৰ কাৰণে চিঠি খেলাই তেওঁৰ কাপোৰ পাতি ল'লে। তেতিয়া 9 বজাত তেওঁবিলাকে তেওঁক ক্ৰুচত দিলে। আৰু আছিল, আৰু তেওঁৰ সোঁফালে এজন, বাওঁফালে এজন, এইদৰে দুজন ডকাইতক তেওঁৰ লগত ক্ৰুচত দিলে।
হেৰৌ মন্দিৰ নষ্ট কৰোতা, আৰু 3 ভিতৰত সাজোতা, নিজকে ৰক্ষা কৰ আৰু ক্ৰুচৰ পৰা নাম।
সেইদৰে প্ৰধান পুৰোহিতসকলেও অধ্যাপকসকলে সৈতে বিদ্ৰোপ কৰি পৰস্পৰে ক'লে,
সি আনক ৰক্ষা কৰিলে নিজকে ৰক্ষা কৰিব নোৱাৰে। আমি যেন দেখি বিশ্বাস কৰোঁ, এই নিমিত্তে ইছৰাইলৰ ৰজা খ্ৰীষ্ট এতিয়া ক্ৰুচৰ পৰা নামকচোন।
আৰু যি দুজনক তেওঁৰ লগত ক্ৰুচত দিয়া হ'ল, সেই দুজনেও তেওঁক নিন্দা কৰিলে। পাছে 12 বজা সময় হ'লত তেতিয়াৰে পৰা 3 গোটেইখন দেশৰ ওপৰত আন্ধাৰ হ'ল। আৰু 3 সময়ত যীশুৱে বৰমাতেৰে ৰিঙিয়াই ক'লে,
ইলৈ, ইলৈ, লামা সবক্তানি,
অৰ্থাৎ
হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, কি নিমিত্তে মোক পৰিত্যাগ কৰিলা?
তেতিয়া ওচৰত থিয় হৈ থকাবিলাকৰ কোনো কোনোৱে ইয়াকে শুনি ক'লে,
চোৱা, ই এলিয়াক মাতিছে।
তাতে কোনো এজনে লৰি গৈ স্পঞ্জ এটা চিৰতাৰে পূৰ কৰি তাক নলৰ আগত লগাই তেওঁক পান কৰিবলৈ দি ক'লে,
ৰবা, এলিয়াই ইয়াক নমাই দিবলৈ আহে নে নাহে তাকে চাওঁ।
পাছে যীশুৱে বৰকৈ আতাহ পাৰি প্ৰাণ ত্যাগ কৰিলে। তেতিয়া মন্দিৰৰ আৰ কাপোৰ ওপৰৰ পৰা তললৈকে ফাটি দূষিতা হ'ল। তেওঁ এইদৰে প্ৰাণ ত্যাগ কৰা দেখি তেওঁৰ ওচৰতে সন্মুখত থিয় হৈ থকা এশৰ সেনাপতিয়ে ক'লে,
এই মানুহজন স্বৰূপে ঈশ্বৰৰ পুত্ৰ।
সেই সময়ত মদগিলিনী মৰিয়ম, সৰু জাকুব আৰু যোশীৰ মাক মৰিয়ম আৰু চালুমি, এই যিসকল তিৰোতাই যীশু গালিলত থাকোঁতে তেওঁৰ পাছে পাছে গৈ তেওঁৰ সেৱা শুশ্ৰূষা কৰিছিল, তেওঁলোকে আৰু আন যি অনেক তিৰোতা তেওঁৰ লগত জিৰচালেমলৈ আহিছিল, সেইসকলেও আঁতৰেৰে পৰা চাই আছিল। পাছে গধূলি হলত আয়োজন দিন অৰ্থাৎ বিশ্ৰামবাৰৰ পূৰ্বদিন হোৱাত ঈশ্বৰৰ ৰাজ্যলৈ অপেক্ষা কৰি থকা এনে যি অৰিয়ামাঠিয়া নগৰৰ যোচেফ নামেৰে এজন ভদ্ৰ মিলুৱৈ আছিল, তেওঁ আহি পিলাতৰ ওচৰলৈ হাঁহেৰে সোমাই গৈ যীশুৰ দেহ খুজিলে। কিন্তু পিলাতে আচৰিত মানি তেওঁ ইমান সোনকালে মৰিল নে নাই ইয়াকে সংশয় কৰি এশৰ সেনাপতিক মতাই সুধিলে,
তেওঁ কেতিয়াবাই মৰিল নেকি?
পাছে এশৰ সেনাপতিৰ পৰা তাক জানি তেওঁ যোচেফক শত উদিলে। তেতিয়া তেওঁ সন সূতাৰে মিহি কাপোৰ কিনি তেওঁক নমাই সেই কাপোৰেৰে মেৰাই শিলত খনা এটা মৈদামত শুৱাই থলে। পাছে মৈদামৰ দুৱাৰত এচটা শিল বগৰাই দিলে আৰু তেওঁক যি ঠাইত শুৱাই থোৱা হৈছিল মগদলিনী মৰিয়ম আৰু যোশীৰ মাক মৰিয়মে তাক চাই আছিল।